এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। ৰাজ্যিক মন্ত্ৰীসভাৰ আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি চাহ শ্ৰমিকৰ মজুৰি 250 টকালৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। 10 অক্টোবৰৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ'ব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে মন্ত্ৰীসভাই ডিব্ৰুগড়ত অসম বিধানসভা, বিধায়ক নিবাস আৰু 1000 লোক সমবেত হ'ব পৰা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে 284 কোটি টকাত অনুমোদন দিছে। একেদৰে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়াম ৰাজ্যৰ সৰ্ববৃহৎ ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ বাবে 209 কোটি টকাত মঞ্জুৰি দিয়া হৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ কয় যে মন্ত্ৰীসভাই কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ চূড়ান্ত ৰূপতো অনুমোদন দিছে। দক্ষিণ শালমাৰা মানকাছৰ হাতছিঙিমাৰীত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই আজি মানকাছৰ বাংলাদেশ সীমান্তত উপস্থিত হৈ সীমান্তৱৰ্তী এলেকাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয়। আয়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে কুকৰডাঙা, কালাইৰ আলগা আৰু চিচুমাৰাৰ খহনীয়া প্ৰৱণ এলেকা পৰিদৰ্শন কৰে। একেদৰে জিলা সদৰৰ পৰা সীমান্তলৈ যোৱা সীমান্ত সংযোগী পথো আয়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰে। অত্যধিক বৰষুণৰ ফলত সীমান্ত সংযোগী পথৰ ঠায়ে ঠায়ে ভাঙি যোৱা অংশসমূহ আয়ুক্তগৰাকীয়ে বাৰিষাৰ পূৰ্বে পুনৰ নিৰ্মাণ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশনা প্ৰদান কৰিছে। সীমান্তৰ খহনীয়া আৰু সীমান্ত সংযোগী পথ পৰিদৰ্শনৰ পাছত জিলা আয়ুক্তগৰাকীয়ে নেৱাজেজপুৰ গাঁৱত উপস্থিত হৈ অঞ্চলটোৰ খহনীয়া প্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰে। এই অঞ্চলতো আজিৰ পৰাই খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগক জিঅ' বেগৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচুত আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 128 নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানীৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাহাৰীয়া জিলাখনৰ বৈঠালাংচুৰ ৰঙাগড়াত অৱস্থিত কৰা এৰপি মধ্য ইংৰাজী বিদ্যালয় আৰু স্বামী বিবেকানন্দ ইংৰাজী বিদ্যালয়ৰ চৌহদত প্ৰায় 500 তামোল গছৰ পুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণৰ জৰিয়তে দুয়োখন বিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ পৰিৱেশ অনুকূল হোৱাৰ লগতে ভৱিষ্যতে বিদ্যালয় দুখনলৈ আৰ্থিক সহায়ো আগবঢ়াব বুলি আৰক্ষী বাহিনীৰ বিষয়ে আশা প্ৰকাশ কৰে। পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ 175 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হৈছে। সংস্কৃত ভাষাৰ পণ্ডিতগৰাকীৰ সন্মানাৰ্থে আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰ সভাগৃহত আয়োজিত কাৰ্যসূচীত নতুন দিল্লীৰ ভাৰতীয় সমাজ বিজ্ঞান অনুসন্ধান পৰিষদৰ সদস্য সচিব অধ্যাপক ধনঞ্জয় সিঙে পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱা স্মাৰক বক্তৃতা আগবঢ়াব। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ পৰিচালনা সমিতিৰ সভাপতি ডাঃ ৰণোজ পেগু উপস্থিত থাকিব। গুৱাহাটীৰ ৰজাদুৱাৰতো আজি দিনজোৰা কাৰ্যসূচীৰে আনন্দৰাম বৰুৱাৰ জন্মবাৰ্ষিকী পালন কৰা হৈছে। ৰাজ্যৰ অধিকাংশ ঠাইতে অহা 7 দিনলৈ ধুমুহা গাজনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো অংশত অহা 2-3 দিনলৈ ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত 30-40 কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অংশত অতিবৃষ্টি হোৱাৰ সম্ভাৱনাৰ লগতে কিছু অঞ্চলত 200 মিলিমিটাৰলৈকে বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত মঙলবাৰৰ মাজনিশাৰে পৰা 100-112.5 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয় বুলি উল্লেখ কৰিছে। মহানগৰ প্ৰশাসন যিকোনো ধৰণৰ জৰুৰীকালীন সেৱাৰ বাবে সাজু হৈ আছে। জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। দৈনিক যাত্ৰী অথবা দূৰণিবতীয়া যাত্ৰীসকলক প্ৰবল বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাতায়াত এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে। একেদৰে পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত বসবাস কৰা লোকসকলক ভূমিস্খলনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।